নমস্কাৰ, এয়া আকাশবাণী সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱা চিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। অহা 2 আৰু 7 মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্বাচনত 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত 318খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে 172খন আসনত মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। গণশক্তিয়ে জোনাইৰ 4খন, মাজুলী আৰু ঢকুৱাখনাত 1খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে গোৱালপাৰা আৰু দক্ষিণ শালমৰাত প্ৰতিদ্বন্দ্বিতা কৰিব। এই পৰ্যন্ত মিত্ৰদল অগপক জিলা পৰিষদৰ 73খন আসন এৰি দিয়া হৈছে। 6খন আসনক লৈ প্ৰাৰ্থী তালিকা এতিয়াও চূড়ান্ত হোৱা নাই। ইপিনে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়ালৈকে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব পৰা নাই। শোণিতপুৰ জিলাৰ নদুৱাত বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত বিজেপিৰ প্ৰাৰ্থীসকলে 110টা ৱাৰ্ড, 11টা আঞ্চলিক পঞ্চায়ত আৰু 4খন জিলা পৰিষদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। ধেমাজি জিলাতো প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া অব্যাহত আছে। ধেমাজিত 12খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে 10খনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে 2খন আসনত মিত্ৰদল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। শিৱসাগৰ জিলাৰ ৰংপুৰ আৰু দিচাংমুখ জিলা পৰিষদৰ বাবে আজি কংগ্ৰেছ দলৰ হৈ 2গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। আনহাতে বিজেপিয়ে জিলাখনৰ 3টা বিধানসভা এলেকাৰ পৰা দলটোৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত শিৱসাগৰ বিধানসভা এলেকাৰ বাবে 27গৰাকী, ডিমৌৰ বাবে 28গৰাকী আৰু নাজিৰাৰ বাবে 25গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। হোজাই জিলাতো লামডিং সমজিলাৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিলৰ বাবে যথেষ্ট ভিৰ পৰিলক্ষিত হয়। বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্ৰবল ধুমুহাই জিলাখনৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইয়াৰ লগতে জিলাৰ সদৰ হামৰেঙত অনুষ্ঠিত অসমী মেলাত থলেও ধুমুহাই বেয়াকৈ ক্ষতিসাধন কৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আমাৰ পুৱাৰ আঞ্চলিক বাতৰিত এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰা দিয়া হৈছিল। অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত 3টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনী নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে বহিৰাজ্যৰ পৰা অহা গামোচাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ পদক্ষেপ হিচাপে আজি গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই ভালেমান গামোচা জব্দ কৰিবলৈ সক্ষম হয়। বাপতি আহোন ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য পাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী বহাগী মেলা 2025 অনুষ্ঠিত হৈছে। ধেমালি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মহিলা কোষৰ উদ্যোগত আজি এদিনীয়া কাৰ্যসূচীৰে বহাগী বৈভৱ শীৰ্ষক এটা কাৰ্যসূচী অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ 15টা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যসূচীত তেওঁলোকে প্ৰস্তুত কৰা পিঠা পনা, জা জলপান, গামোচাকে ধৰি থলুৱা বস্ত্ৰ সম্ভাৰ বিক্ৰী কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আজি মহাবীৰ জয়ন্তী। 24 সংখ্যক তথা শেষৰজন জৈন তীৰ্থংকৰ ভগৱান মহাবীৰৰ জন্মবাৰ্ষিকী দেশৰ বিভিন্ন অংশত উলহ মালহেৰে উদযাপন কৰা হৈছে। অসমতো জৈন ধৰ্মাৱলম্বী লোকসকলে ধৰ্মগুৰুগৰাকীৰ জয়ন্তী উলহ মালহেৰে পালন কৰিছে। ডিব্ৰুগড় জৈন সমাজৰ উদ্যোগত আজি নতুন বজাৰস্থিত জৈন মন্দিৰত মহাবীৰৰ জয়ন্তী ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হৈছে। এই কাৰ্যসূচীত ৰাজ্যৰ শক্তি আৰু দক্ষতা বিকাশ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। তিনিচুকীয়া উকিল সন্থাৰ নতুন সমিতিখন আজি গঠন কৰা হয়। জ্যেষ্ঠ অধিবক্তা প্ৰমোদ কুমাৰ বৰাক সভাপতি হিচাপে লৈ এই সমিতিখন গঠন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।